জোহনে লিখা শুভবাৰ্তা এক অধ্যায়। ঈশ্বৰৰ বাক্যই মানুহৰূপে জন্মগ্ৰহণ কৰিলে। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ'ল, আৰু যি সকলো হ'ল সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ'ল। জীৱন বাক্যতেই, আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ। সেই পোহৰ আন্ধাৰত উজ্জ্বলি উঠিল, আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে। ঈশ্বৰে জোহন নামেৰে এজন মানুহক পঠিয়াইছিল। তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল, যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে। জোহন নিজে সেই পোহৰ নাছিল, তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল। সেই পোহৰ জগতলৈ আহিল, আৰু সকলো মানুহকে পোহৰ দিয়া সেই সত্য পোহৰ আছিল। তেওঁ জগততে আছিল, জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে। যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে। কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোকসকলক ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ'ল এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে। সেই বাক্যই মাংস হ'ল, অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বহতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁ যি মহিমা, সেই মহিমা আমি দেখিলোঁ। যিখনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক'লে, যিজনৰ বিষয়ে মই কৈছিলোঁ এওঁৱেই সেইজন, যিজন মোৰ পাছত আহিছে তেওঁ মোতকৈ আগ হ'ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল। আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও বিনামূলীয়া অনুগ্ৰহ পালোঁ। কাৰণ মুচিৰ দ্বাৰা বিধান দিয়া হৈছিল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাহে আহিল। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই, পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। যীশুৰ বিষয়ে জোহনৰ সাক্ষ্য। জোহনে এই সাক্ষ্য দিলে, ইহুদীসকলে জেৰুচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবিক জোহনৰ ওচৰলৈ পঠিয়ালে। তেওঁলোকে আহি জোহনক সুধিলে, আপুনি কোন? জোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, মই খ্ৰীষ্ট নহয়। তেতিয়া তেওঁলোকে তেওঁক সুধিলে, তেনেহ'লে কোন? আপুনি এলিয়া নেকি? তেওঁ ক'লে, নহয়, মই নহওঁ। তেওঁলোকে ক'লে, তেনেহ'লে আপুনি সেই ভাওবাদী নেকি? তেওঁ উত্তৰ দিলে, নহওঁ। তেতিয়া তেওঁলোকে তেওঁক ক'লে, তেনেহ'লে আপুনি কোন হয়? আমাক কওক, যাতে যিসকলে আমাক পঠিয়াইছে তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়? তেওঁ ক'লে, যীশুৱে ভাওবাদীয়ে যিদৰে কৈছিল, মই সেই মাত, যিজনে মোৰ প্ৰান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা। জোহনৰ ওচৰলৈ যিসকলক পঠোৱা হৈছিল তেওঁলোক ফৰিচী সম্প্ৰদায়ৰ আছিল। তেওঁলোকে জোহনক সুধিলে, আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয়, বা ভাওবাদীও নহয়, তেনেহ'লে কিয় বাপ্তিস্ম দিছে? জোহনে তেওঁলোকক উত্তৰ দি ক'লে, মই হ'লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যিজনক আপোনালোকে চিনি নাপায়। তেওঁৱেই সেই লোক যিজন মোৰ পাছত আহিছে, মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবলৈও যোগ্য নহয়। জৰ্দন নদীৰ সিপাৰে বৈঠনীয়া গাঁৱত, য'ত জোহনে বাপ্তিস্ম দি আছিল, তাতেই সকলো ঘটিল। ঈশ্বৰৰ মেৰ পোৱালি। পাছদিনা জোহনে যীশুক তেওঁৰ ওচৰলৈ অহা দেখি ক'লে, হৌৱা, চোৱা, ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ বহন কৰি নিউতাজন। এওঁৱেই সেই লোক যিজনৰ বিষয়ে মই কৈছিলোঁ যে যিজন মোৰ পাছত আহিছে তেওঁ মোতকৈ আগ হ'ল, কাৰণ তেওঁ মোৰ বহু আগেই আহিছিল। মই তেওঁক চিনি পোৱা নাছিলোঁ, কিন্তু তেওঁ যেন ইজৰাইলবাসীৰ আগত প্ৰকাশিত হ'ব পাৰে, সেইবাবে মই আহি পানীত বাপ্তিস্ম দিছোঁ। তাৰ পাছত জোহনে সাক্ষ্য দি ক'লে, মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নমি অহা আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক চিনি পালোঁ, কিন্তু যিজনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে তেওঁৱে মোক কৈছিল, তুমি যিজনৰ ওপৰত আত্মাক নামি অহা দেখিবা তেওঁৱেই সেইজন, সেইজনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব। মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে এওঁ ঈশ্বৰৰ পুত্ৰ। যীশুৰ প্ৰথম শিষ্যসকল। পাছদিনা জোহন তেওঁ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল। সেই সময়তে তেওঁলোকে যীশুক খোজকাঢ়ি যোৱা দেখি জোহনে ক'লে, হৌৱা, ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। সেই দুজন শিষ্যই জোহনৰ কথা শুনি যীশুক অনুসৰণ কৰিবলৈ ধৰিলে। যীশুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক'লে, তোমালোকক কি লাগে? তেওঁলোকে যীশুক ক'লে, ৰবি অৰ্থাৎ গুৰু, আপুনি ক'ত থাকে? যীশুৱে তেওঁলোকক ক'লে, আহা চোৱাহি। তেতিয়া তেওঁলোকে গৈ তেওঁ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল। যি দুজনে জোহনৰ কথা শুনি তেওঁৰ পাছে পাছে গৈছিল, তেওঁলোকৰ মাজৰ এজন হৈছে চিমুন পিটৰৰ ভায়েক আন্দ্ৰিয়। তেওঁ প্ৰথমতে তেওঁৰ ককায়েকক চিমুনক লগ পাই ক'লে, আমি মচিহক অৰ্থাৎ খ্ৰীষ্টক দেখিলোঁ। আন্দ্ৰিয় চিমুনক যীশুৰ ওচৰলৈ লৈ আহিল। যীশুৱে তেওঁলৈ চাই ক'লে, তুমি জোহনৰ পুতেক চিমুন, তোমাক কৈফা বুলি মতা হ'ব। কৈফা নামৰ অৰ্থ পিতৰ অৰ্থাৎ শিল। যীশুৱে ফিলিপ আৰু নথনেলক আমন্ত্ৰণ কৰা। পাছদিনা যীশুৱে যেতিয়া গালিল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীশুৱে ফিলিপক দেখা পাই ক'লে, মোৰ পাছে পাছে আহা। ফিলিপ বৈতচদা গাঁৱৰ লোক আছিল। আন্দ্ৰিয় আৰু পিতৰো সেই একে গাঁৱৰে লোক আছিল। ফিলিপে পাছত নথেনেলক দেখা পাই ক'লে, মুছিয়া বিধান শাস্ত্ৰত যিজনৰ বিষয়ে লিখিছিল আৰু ভাওবাদীসকলেও যিজনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ। তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীশু। নথনেলে ফিলিপক ক'লে, নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে? ফিলিপে তেওঁক ক'লে, আহা চোৱাহি। যীশুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি তেওঁৰ বিষয়ে ক'লে, এওঁক চোৱা, এজন প্ৰকৃত ইজৰাইলী লোক, তেওঁৰ ভিতৰত একো চলনা নাই। নথনেলে যীশুক সুধিলে, আপুনি মোক কেনেকৈ চিনি পালে? যীশুৱে উত্তৰ দি তেওঁক ক'লে, ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ। নথনেলে তেওঁক উত্তৰ দিলে, ৰবি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ, আপুনিয়েই ইজৰাইলৰ ৰজা। যীশুৱে উত্তৰ দি তেওঁক ক'লে, তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈও অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা। যীশুৱে ক'লে, মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূতসকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।